নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান, দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আৰু নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন। এতিয়া শুনক বিতংগ বাতৰি। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি। প্ৰতিবছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যামিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত, নৃত্য আৰু গুৰুবন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে। গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান, জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ কাৰণে এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ দলৰ কাৰ্যকৰ্তাৰ সভাত আমি সেৱা আৰু সংকল্প অভিযানৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ।
মুখ্যমন্ত্ৰীয়ে অহা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি প্ৰকাশ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মাহজোৰা স্বচ্ছতাই সেৱা অভিযানো ৰূপায়ণ কৰা হ'ব। ৰাজ্যত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত কালি লোকসেৱা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সকলো জিলা আয়ুক্ত আৰু নগৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা এই বৈঠকত স্বচ্ছতাই সেৱা অভিযানৰ প্ৰস্তুতি আৰু প্ৰস্তাৱিত কাৰ্যসূচীসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগক নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলা আয়ুক্তসকলক শীঘ্ৰে কাৰ্য পৰিকল্পনা প্ৰস্তুত আৰু চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নগৰীয়া স্থানীয় নিকায় আৰু গাঁও পঞ্চায়তসমূহৰ সৈতে সমন্বয় স্থাপনেৰে এই অভিযানৰ সুচাৰু ৰূপায়ণ আৰু সময়মতে অগ্ৰগতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এই অভিযানৰ সময়ছোৱাত পৰিচ্ছন্ন পাঠশালা আৰু যুৱ কাৰ্যসূচী, অধিক জনসমাগম হোৱা স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, জনভাগিদাৰী সজাগতা অভিযান, বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰিচ্ছন্ন পৰ্যটনস্থলী, চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ আদি অনুষ্ঠিত হ'ব। বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ উপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষী অভিযান চলাই 29টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে আছিকুল হক আৰু আকাশ আলী নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰে। জিলাখনৰ উপ আৰক্ষী অধীক্ষক টিংকুজিৎ চৌধুৰীৰ নেতৃত্বত চলাই এই অভিযান সন্দৰ্ভত শ্ৰীচৌধুৰীয়ে এইদৰে কয়।
আজি আমি সত্ৰৰ পৰা গম পাইছিলো যে নামনি অসমৰ ফালৰ পৰা গৰু সৰবৰাহকাৰী এটা চক্ৰই পঁচিশৰ পৰা ত্ৰিশটামান গৰু লৈ পেলাই এখন ট্ৰাকত আহি আছিলে। সেইমৰ্মে আমি চৰ্চ ইনভল্ভ কৰিছিলো, কৰি পেলাই আমি আমিনগাঁও এৰিয়াতে 29টা গৰু ধৰা হ'ল আৰু লগতে এজন ড্ৰাইভাৰ আৰু তেওঁৰ লগত অহা আৰু এজন ব্যক্তিক ধৰা গ'ল, আকাশ আলী আৰু আশিকুল হুছেইন। এতিয়া বাকী আমাৰ যাৱতীয় যিখিনি কাম কাজ থাকে সেইখিনি কৰি আছো।
শোণিতপুৰ জিলাৰ টুবুকিচাৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেচ, লাতুমণি বৰা, প্ৰাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ উহনি পথাৰ বতাবাৰীত বুলি জানিব পৰা গৈছে। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক ব্ৰাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিক্ছ সন্মিলনত অংশগ্ৰহণ কৰিব। বেলাৰুছৰ বিদেশ মন্ত্ৰী মেক্সিছ ৰাইজ এণ্ড ফক ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মেণ্ট হুংগু নতুন দিল্লীত উপস্থিত হয়। তেওঁক অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে বিমান বন্দৰত আদৰণি জনায়। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্ৰেডছ অধানম ঘেব্ৰিয়েছো আজি পুৱা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হয়। ব্ৰিক্ছ সন্মিলন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে। 2019ৰ 11 ছেপ্টেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে 60 বছৰ বয়সৰ পৰা ক্ষুদ্ৰ খেতিয়কসকলক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিমাহে এই আঁচনিৰ অধীনত 60 বছৰ পাৰ কৰা কৃষকসকলক 3,000 টকাকৈ পেঞ্চন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলো বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 18,77,000 বাসগৃহত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে এই আঁচনিখনৰ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ লগতে নগৰাঞ্চলত সকলোৰে বাবে গৃহৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় অনুমোদন তথা নিৰীক্ষণ সমিতিৰ নৱমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এই বৈঠকত পৌৰহিত্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ 17 নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান, দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আৰু নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্ছ সন্মিলন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40 শুনিবলৈ পাব। নমস্কাৰ।